অন্ধকাৰ কোঠাৰ পৰা তোৰলৈ লিখিছো বহু শব্দ। অন্ধকাৰ কোঠাৰ পৰা তোৰলৈ লিখিছো বহু শব্দ। মিছল মই কি কৰা তোকে দিনবোৰ ফিজিক্স ল শুনিবলৈ শব্দ সুৰ সুৰ মাৰি আছো তুমি বোলে তোৰ গুচি মই গাই আছো যাতে পাৰ কৰে শাস্তি বস্তু বুলি এৰি মাৰি দিলি মোক পাঞ্চ কান্দি কান্দি বিচাৰি তোৰ নিদি এটা চান্স লাঞ্চ কৰি আছো চাব পাঁচটাৰ হোটেলত অলপ দিনৰ অদিনৰ দামটো জোতাল ডালত পেলাই তই কৰি হুমে নষ্ট পিন্ধি মোক দেখাইছিলি সৰু সৰু বস্ত্ৰ ঘপককে মাৰিলি বহুত এটা ভাৱ বাইকৰ পৰা মাৰিলি গাড়ীলৈকে যাব হাফ হয় তই বুজিলো মই কষ্ট নকৰিলো পাঁচ মাহ যুঁজিলো জিৰ' পৰা হিৰ' হ'ব কম বেলেঞ্চ বহালো কৰিছো এনজয় মই নিজৰে পইচা তোৰ দৰে থকা নামৰ বাপেৰৰে ভৰসা তেলে নেকি ঘূৰিবলৈ এতিয়াতো লাজ বৰ্ড এখন মেইনটেইন কৰা ভি ভি আই পি ক্লাছ বয়ফ্ৰেণ্ডক এনি টাইম পিন্ধাই ৰ'ব চানগ্লাছ হস্পিটেলি দিব মন যায় মূৰত গেলা সাঁচ হস্পিটেলি দিব মন যায় মূৰত গেলা সাঁচ কলেজত মই পপুলাৰ নহয় বুলি এৰি দিলি পটাই ল'লি বিহ চিন্তা দুপা কাম চুলি কলেজৰ বাবে এতিয়া মই পপুলাৰ গোটেই অসমতে লগাইছিলি নহয় নিমখ মোৰ বুকুৰ জখমতে আছে যে কি উভতিব বিচাৰ মোৰ জীৱনলৈ ভগ্নাতাকে জ্বলে দুই পোকৰ পৰা মূৰলৈ ঘৰ লগৈ এদিন তোক পইচা দিম মোৰ লগত হোৱাৰ বাবে তোকে পইচা দিম
ওলাই জান মুখতে লিখি দিম মই কাগজত বনাওঁ মই গান যাতে এই গানে গৈ ফালে দুখন কাণ ৰাম ৰাম কৰি আছো জীৱনতে মই উভতি পিছলে নেচা তোৰ যি হয় ভাব নেকি ভাল লাগে তোক কৈ বেয়া কথা থাকিব নোৱাৰো নোকোৱাকে খালিতে যে মোৰ মাথা মানুহে এতিয়া মোক অভদ্ৰ বুলি কয় তাতে সেইবোৰ নকৰো মই ভয় কোনেও নেজানে যে তই এই গতি কাৰণ তোক